যেতিয়া কোনেও আপোনাক সহায় নকৰে, ছাপোৰ্ট নকৰে, তেতিয়া আপুনি কি কৰিব? যেতিয়া কোনেও মোক সহায় নকৰে, ছাপোৰ্ট নকৰে, তেতিয়া মোৰ হাতত দুটা উপায় আছে। কামটো সম্পূৰ্ণৰূপে বাদ দি সেই মানুহবিলাকে যি কয় তাকে কৰা, অথবা কোনেও সাহায্য নকৰিলেও মই যি কৰিব বিচাৰোঁ তাকে কৰা। এই দুটা পচন্দ আপোনাৰ হাতত সদায় থাকিব আৰু তাৰে যিটো বাছি লয় তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ জীৱনটো তেনেকুৱাই হ'ব। এই যে জীৱনটো বেলেগ হৈ গ'ল, সেয়া আপুনি এটা সময়ত গম পাব জীৱনৰ পিছৰে চোৱাত। কোনেও আপোনাক সহায় নকৰিলে, আপোনাৰ কাষত থিয় নিদিলে, আপুনি নিজে নিজৰ বাবে এটা সাহাৰ্য বা ছাপোৰ্ট ছিষ্টেম বনাই লওক। পাৰিনে তেনে কৰিব? নিশ্চয় পাৰে। কি কি থাকিব এই ছাপোৰ্ট ছিষ্টেমটো? এক মটিভেশ্যনেল ৰিচোৰ্চ। ইয়াত থাকিব মটিভেশ্যনেল কিতাপ, চিনেমা, ভিডিঅ', কথা, ছবি, ব্লগ, ৱেবছাইট ইত্যাদি। এই মটিভেশ্যনেল সম্পদবিলাকে আপোনাক প্ৰতিদিনে মটিভেট কৰি থাকিব, অনুপ্ৰাণিত কৰি থাকিব। আপোনাৰ যদি মনটো বেয়া লাগিছে, তেন্তে ইয়াৰ পৰা ভিডিঅ' এটা চাই, অডিঅ' এটা শুনি, লিখা এটা পঢ়ি আপোনাৰ মনটো ততালিকে আকৌ আগৰ নিচিনা সজীৱ হৈ উঠিব। আপুনি আকৌ কাম কৰিবলৈ শক্তি পাব, সাহস পাব। এইবোৰে সদায় আপোনাক আকৌ যুদ্ধ কৰিবলৈ সাহস দিব, সাজু কৰি তুলিব। এনে বস্তুবোৰ থাকিলে আপোনাক আৰু আনৰ সহায়ৰ দৰকাৰ নহ'ব। 2 নম্বৰ, ছেল্ফ টক। আপুনি নিজৰ লগত কথা পাতিব লাগিব, মাত্ৰ সাৱধান হ'ব, ই সম্পূৰ্ণৰূপে পজিটিভ হ'ব লাগিব। নিজে নিজকে অনুপ্ৰাণিত কৰিব লাগিব, আপুনি যি কৰিব বিচাৰে সেয়া কৰাৰ বাবে, যি কৰি আছে সেয়া কৰি থকাৰ বাবে। কেতিয়াবা আপুনি কিবা এটা কাম কৰিলে কিন্তু বিচৰা ফলাফল নাপালে, এতিয়া নিজৰ লগত কথা পাতোঁতে আপুনি নিজকে গালি শপনি পাৰি, মোৰ কাম নাই, মই আগতেও নোৱাৰোঁ, আজিও নোৱাৰোঁ আদি কথা নিজকে ক'ব নালাগে। বৰঞ্চ আপুনি নিজকে সুধিব লাগে, কিয় কামটো বিচৰা মতে নহয়, কি ভুল কৰিলোঁ বুলি সুধিব লাগে। আৰু যি ভুল কৰিলে সেয়া গম পোৱাৰ পিছত আকৌ এই ভুলটো আৰু ৰিপিট নকৰোঁ বুলি নিজৰ আগত দৃঢ়তাৰে প্ৰতিজ্ঞা কৰিব পাৰে। নিজকে সুধিব পাৰে, এতিয়া কি কৰিব পাৰোঁ? লগতে আপুনি নিজকে ক'ব পাৰে, ভাই বেছি চিন্তা নকৰিবি, এইবাৰ নোৱাৰিলে একো কথা নাই, অহাবাৰ তই পাৰিবি, মই জানো এইবাৰ হোৱা নাই একো ডাঙৰ কথা হোৱা নাই, আকৌ এবাৰ কৰোঁ, এইবাৰ কৰিহে এৰিম, ব'ল কামটো আকৌ কৰোঁ, এইবুলি ক'ব পাৰে। আপোনাৰ ছেল্ফ টক পজিটিভ নে নিগেটিভ তাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ মানসিক অৱস্থা কেনে হ'ব, গতিকে সাৱধান হওক। আৰু এটা ডাঙৰ কথা আছে, আনৰ পৰা টকা পইচা লোৱা বাদ দিয়ক, নিজে ঘটিবলৈ আৰম্ভ কৰক। অৰ্থনৈতিক স্বাৱলম্বন আপোনাৰ বাবে প্ৰথম খোজ। কোনোবাই যদি আপোনাক ছাপোৰ্ট নকৰে, জোৰকৈ আন কিবা এটা কৰিবলৈ কয়, তেওঁৰ পৰা টকা পইচা লোৱাতকৈ আপুনি নিজে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰক, কমকৈ সৰুকৈ হ'লেও আৰম্ভ কৰক, আৰু তেতিয়া তেওঁৰ কথা আৰু আপুনি শুনিব নালাগে। যেতিয়ালৈকে তেওঁৰ পইচা লৈ থাকিব তেওঁৰ কথা আপুনি শুনিব লাগিব। নিজৰ ছাপোৰ্ট ছিষ্টেম এটা নিজে বনাই লওক, যাতে আপুনি আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। নিজে নিজৰ ওপৰত নিৰ্ভৰ কৰক আৰু আন কোনেও আপোনাক ৰখাব নোৱাৰে, আপোনাৰ গতি ৰুদ্ধ কৰিব নোৱাৰে।